এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া ৬ বজাৰ বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ব্যাপক উৎসাহ উদ্দীপনাৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে দেশৰ 5খন দ্ৰুতগতিত বিকশিত হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতম। দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো অসম এখন আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ লগতে কয়। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাষণত মুখ্যমন্ত্ৰীয়ে বিগত 10 বছৰত ৰাজ্যখনৰ 80 লাখতকৈ অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু 2047 চনৰ ভিতৰত অসম এখন পূৰ্ণ বিকশিত ৰাজ্যত পৰিণত হ'ব বুলি প্ৰকাশ কৰে। ৰাজ্যৰ আন আন জিলাতো স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌৰৱ ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণিতপুৰত, যোগেন মোহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গাৰ্লছাই শিলচৰত, জয়ন্ত মল্লবৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰে। আনহাতে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লছাই হাফলঙত, বি টি আৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰে। কৰিমগঞ্জ জিলাত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। স্বাধীনতা দিৱসৰ দিনটোত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ফৰালীয়ে অসামৰিক চিকিৎসালয়ত নৱজাতকৰ আধাৰ পঞ্জীয়ন কক্ষৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে ধৰি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ, অতিৰিক্ত আয়ুক্ত আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তিনিচুকীয়া, ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত আমাৰ সংবাদদাতা মনোৰঞ্জন মৰাণে এইদৰে কয়।
তিনিচুকীয়া জিলাৰ আই টি আই ফিল্ডত অনুষ্ঠিত কৰা কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। মন্ত্ৰী কিষাণে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন অভিলাষী আঁচনিসমূহ ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকী ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে পেছাদাৰী আৰু অপেছাদাৰী মুঠ 28টা দলৰ মাছ পাষ্ট পেৰেড অভিবাদন গ্ৰহণ কৰে। আনহাতে ডিব্ৰুগড় জিলাত খনিকৰ খেলপথাৰত আয়োজন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। ৰাজ্যখনক সমৃদ্ধিৰ শিখৰত অৱতীৰ্ণ কৰোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি যোৱা বুলি উল্লেখ কৰি চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে ধেমাজি জিলাত কছাৰী মৈদানত আয়োজন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে। জিলা আয়ুক্তগৰাকীয়ে জিলাখনত হৈ থকা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, অতিৰিক্ত জিলা আয়ুক্ত ডঃ সঞ্জীৱ কুমাৰ ফুকন আদিয়ে সংগ দিয়ে।
তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা নৱজাতকৰ প্ৰমাণ পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা আজি শ্ৰম আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে শুভাৰম্ভ কৰে। ইয়াৰ উপৰি দুয়োখন চিকিৎসালয়ত জন্ম লাভ কৰা নৱজাতকৰ মাতৃক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তে এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। চিকিৎসালয়খনত নৱজাতকক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাও মন্ত্ৰীগৰাকীয়ে মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এনে অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে সম্প্ৰতি জন্মৰ প্ৰমাণ পত্ৰ আৰু আধাৰ কাৰ্ড এগৰাকী ব্যক্তিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। তেওঁ আজি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত 6টা নৱজাতকৰ অভিভাৱকক জন্মৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে আজি গুৱাহাটী মহানগৰীৰ 8টা স্থানৰ লগতে ৰাজ্যখনৰ 20টাৰো অধিক স্থানত বোমা সংস্থাপন কৰা বুলি এটা বিবৃতিযোগে দাবী কৰিছিল। এই অনুসৰি আৰক্ষীয়ে গুৱাহাটীৰ 2টা স্থানত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰাৰ উপৰি ৰাজ্যৰ অন্য কেইবাটাও স্থানতো বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰিছে। শিৱসাগৰ জিলাত দুটা স্থানত বোমা বুলি সন্দেহ কৰা সামগ্ৰী উদ্ধাৰ হৈছে। আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ পৰ্যবেক্ষণৰ পাছতহে এই ক্ষেত্ৰত নিশ্চিত হ'ব বুলি জানিবলৈ দিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এই ক্ষেত্ৰত কয় যে একেধৰণৰ বোমা সদৃশ সামগ্ৰী নলবাৰী, লখিমপুৰ আৰু নগাঁৱতো উদ্ধাৰ হৈছে আৰু সুৰক্ষিতভাৱে আঁতৰ কৰা হৈছে। এই সামগ্ৰী ফৰেনচিক পৰীক্ষাৰ বাবে পঠিওৱা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।